يتجرعه ولا يكاد يسيغه ويأتيه الموت من كل مكان وما هو بميت ومن ورائه عذاب غليظ.
যেটো অতি কষ্টৰে ঢুকে ঢুকে গিলি খাবলৈ চেষ্টা কৰিব, কিন্তু সহজে গিলিব নোৱাৰিব। কেওফালৰ পৰা তাৰ ওচৰলৈ আহিব মৃত্যু যন্ত্ৰণা, অথচ তাৰ মৃত্যু নহ'ব। লগতে ইয়াৰ পিছত আছে অতি কঠোৰ শাস্তি,